ইব্রী অধ্যায় 7। কিয়নো সেই যি মলকিছেদক চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল আৰু ৰজাসকলক সংহাৰ কৰি বাটত ওলটি অহা আব্ৰাহামক লগ পাই তেওঁ আশীৰ্বাদ কৰিছিল আৰু যিজনাক আব্ৰাহামে সকলোৰে পৰা 10% এভাগ দিছিল, প্ৰথমে তেওঁৰ নামৰ অৰ্থ ধৰ্মৰাজ, পাছত চালেমৰ ৰজা অৰ্থাৎ শান্তিৰাজ হয়। তেওঁৰ পিতৃ বা বংশাৱলী বা আয়ুসৰ আদি বা জীৱনৰ অন্ত নাই, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰৰ সদৃশ কৰা হ'ল। তেওঁ সদায় পুৰোহিত হৈ থাকে। বিবেচনা কৰি চোৱা, যিজনাক আমাৰ পিতৃ কুলপতি আব্ৰাহামে লুট কৰা বস্তুৰ 10% এভাগ দিলে তেওঁ কেনে মহান, আৰু লেবীৰ সন্তানবিলাকৰ মাজৰ যিবিলাকে পুৰোহিত ভাৱ পালে তেওঁবিলাকে বিধান অনুসাৰে মানুহবিলাকৰ পৰা অৰ্থাৎ আব্ৰাহামৰ কুটিৰ পৰা ওলোৱা নিজ ভাইবিলাকৰ পৰা 10% ল'বলৈ আদেশ পালে, কিন্তু যিজনৰ বংশাৱলী তেওঁবিলাকৰ মাজৰ পৰা গণিত হোৱা নাই সেইজনে আব্ৰাহামৰ পৰা 10% লৈ প্ৰতিজ্ঞাবোৰৰ অধিকাৰীকেই আশীৰ্বাদ কৰিছিল। আৰু সৰু লোকে বৰৰ পৰাহে আশীৰ্বাদ পোৱা হয়, ইয়াত সংশয় নাই। আৰু ইটোত হলে যিবিলাকে 10% পায় তেওঁবিলাক মৃত্যুৰ অধীন মানুহ, কিন্তু সিটোত যিজনে 10% পায় তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে। আৰু 10% পোৱা যি লেবী, তেওঁ নিজেই আব্ৰাহামৰ দ্বাৰাই 10% দিলে, ইয়াকো ক'লে বোলে ক'ব পাৰি। কিয়নো মলকিছেদকে যেতিয়া তেওঁৰ পিতৃক লগ পালে তেতিয়া লেবী তেওঁৰ গৰ্ভৰ ভিতৰতে আছিল। এতেকে সেই লেবিয়া পুৰোহিতৰ দ্বাৰাই সম্পূৰ্ণতা হোৱা হলে, কিয়নো তাৰ সম্পৰ্কে মানুহবিলাকে বিধান পালে আৰোনৰ ৰীতি অনুসাৰে গণিত নহৈ মলকিছেদকৰ ৰীতি অনুসাৰে আন ৰকম পুৰোহিত উৎপন্ন হ'বৰ আৰু কি প্ৰয়োজন? কিয়নো পুৰোহিত সলনি হোৱাত বিধানো সলনি হোৱা আৱশ্যক। কাৰণ যিজনৰ বিষয়ে কোৱা গৈছে তেওঁ অন্য ফৈদৰ, সেই ফৈদৰ মাজৰ কোনেও যজ্ঞবেদীৰ কৰ্ম কৰা নাই। কিয়নো আমাৰ প্ৰভু যে যিহুদা ফৈদৰ পৰা উৎপন্ন হয় এয়ে সুস্পষ্ট, কিন্তু সেই ফৈদৰ কথাত মুচিয়ে পুৰোহিতসকলৰ বিষয়ে একো কোৱা নাই। আৰু যিজনা মাংসিক আদেশৰ বিধান অনুসাৰে নহৈ আলুপ্য জীৱনৰ শক্তি অনুসাৰে হ'ল, মলকিছেদকৰ সাদৃশ্যৰ দৰে এনে আন ৰকমৰ এজনা পুৰোহিত যদি উৎপন্ন হয় তেন্তে আমাৰ কথা আৰু অধিককৈ সপ্ৰমাণ হয়, কিয়নো এই সাক্ষ্য দিয়া হৈছে যে
মলকিছেদকৰ ৰীতি অনুসাৰে তুমি নিত্য পুৰোহিত হৈছা।
কাৰণ এক পক্ষে পূৰ্বৰ আদেশৰ দুৰ্বলতা আৰু নিষ্ফলতাৰ কাৰণে তাৰ লোপ হৈছে, কিয়নো বিধানে একোকে সিদ্ধ কৰা নাই, আৰু অন্য পক্ষে তাৰ ঠাইলৈ এটা শ্ৰেষ্ঠ আশা অনা হৈছে। তাৰে আমি ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ, আৰু যি স্থলত যীশুৰ পুৰোহিত্ব প্ৰভুৱে শপত নোখোৱাকৈ নহ'ল, কিয়নো তেওঁবিলাক হলে প্ৰভুৱে শপত নোখোৱাকৈ পুৰোহিত হৈ উঠিল, কিন্তু
প্ৰভুৱে শপত খালে আৰু খেদ নকৰিবা, তুমি নিত্য পুৰোহিত।
এইবুলি যিজনাই তেওঁ ক'লে এনেস্থলত যীশু শ্ৰেষ্ঠ নিয়মৰ জামিন হ'ল, আৰু তেওঁবিলাক হলে অনেক পুৰোহিত হৈ উঠিল, কাৰণ মৃত্যুৱে তেওঁবিলাকক থাকিবলৈ নিদিয়ে। কিন্তু তেওঁ হলে অনন্তকাললৈকে থকাৰ কাৰণে সলনি নোহোৱা পুৰোহিতৰ অধিকাৰী হৈছে। এইকাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকাত সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে। কিয়নো পবিত্ৰ, অকুতিল, নিৰ্মল পাপীবিলাকৰ পৰা পৃথক কৰা আৰু স্বৰ্গতকৈ ওপৰ হোৱা এনে মহাপুৰোহিত আমালৈ উপযুক্ত আছিল। তেওঁ দিনে দিনে সেই মহাপুৰোহিতসকলৰ নিচিনাকৈ প্ৰথমতে নিজৰ পাপৰ, পাছত মানুহবিলাকৰ পাপৰ নিমিত্তে বলিদান উৎসৰ্গ কৰিবলৈ তেওঁৰ প্ৰয়োজন নাই, কাৰণ তেওঁ নিজকে উৎসৰ্গ কৰাত সেই কৰ্ম একেবাৰে সাধন কৰিলে। কিয়নো বিধানে যি মহাপুৰোহিতসকলক নিযুক্ত কৰে তেওঁবিলাক দুৰ্বলতাযুক্ত মনুষ্য, কিন্তু বিধানৰ পাছত হোৱা সেই শপতৰ বাক্য যিজনাক নিযুক্ত কৰে তেওঁ অনন্তকালৰ অৰ্থে সিদ্ধ হোৱা পুত্ৰ।